এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পীপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে বুলেট ট্ৰেইন প্ৰকল্পই পৰ্যাপ্ত কৰ্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত 14 জন মাওবাদী নিহত হয়। বি চি চি আইয়ে 2026 বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইডাৰ্ছক আহ্বান জনাইছে। আৰু দক্ষিণ আফ্ৰিকাৰ বেননীৰ উইলমোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনূৰ্ধ দলৰ মাজৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পীপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পীপৰ হাৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ এখন কেটালগো উন্মোচন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত দেশৰ ঐতিহ্য ঘূৰি আহিছে আৰু ইয়াৰ পবিত্ৰ গৰিমাও ঘূৰি আহিছে। তেওঁ কয় যে আজিৰ পৰা দেশৰ জনসাধাৰণে গৌতম বুদ্ধৰ এই পবিত্ৰ অৱশেষ দৰ্শন কৰিব পাৰিব আৰু তেওঁৰ দৈব্য আশীষ লাভ কৰিব পাৰিব। বৌদ্ধ ধৰ্মৰ প্ৰাৰম্ভিক অৱস্থাৰ অধ্যয়নত 1898 চনত সন্ধান পোৱা পীপৰ হাৱা অৱশেষৰ গুৰুত্বপূৰ্ণ স্থান আছে। এয়া ভগৱান বুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্ৰাচীন আৰু ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অৱশেষসমূহৰ অন্যতম। প্ৰত্নতাত্বিক প্ৰমাণৰ পৰা পীপৰ হাৱা থলী আৰু প্ৰাচীন কপিলাবস্তুৰ যোগসূত্ৰৰ কথা পোহৰলৈ আহে। ভগৱান বুদ্ধই দিব্যজ্ঞান লাভ কৰাৰ পূৰ্বে কপিলাবস্তুত প্ৰাৰম্ভিক জীৱন অতিবাহিত কৰিছিল। এই প্ৰদৰ্শনীয়ে প্ৰথমবাৰৰ বাবে 1 শতিকাৰো অধিক কালৰ পাছত পীপৰ হাৱা অৱশেষক স্বদেশলৈ ঘূৰাই অনা হৈছে। পীপৰ হাৱা অৱশেষৰ কিছু অংশ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই ঐতিহাসিক প্ৰদৰ্শনীয়ে 127 বছৰ পাছত ভগৱান বুদ্ধৰ পীপৰ হাৱা প্ৰত্ন অৱশেষৰ স্বদেশ প্ৰত্যাৱৰ্তনকে সূচাইছে। তেওঁ কয় যে এয়া সমগ্ৰ দেশৰ বাবে প্ৰেৰণা আৰু গৌৰৱৰ বিষয়। সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ঐতিহ্যৰ সংৰক্ষণৰ সৈতে উন্নয়নৰ দৃষ্টিভংগী অনুযায়ী কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীশেখাৱতে কয় যে তেওঁৰ মন্ত্ৰালয়ে দেশৰ প্ৰত্নতাত্বিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান আৰু দেশৰ সাংস্কৃতিক সম্পৰ্কৰ সুদৃঢ়কৰণৰ হকে কাম কৰি আছে। নতুন দিল্লীত আয়োজন কৰা এই প্ৰদৰ্শনীৰ ভগৱান বুদ্ধৰ শিকনিসমূহৰ সৈতে ভাৰতৰ গভীৰ তথা নিৰন্তৰ সভ্যতাজনিত সম্পৰ্কক প্ৰতিফলিত কৰে আৰু দেশৰ চহকী আধ্যামিক তথা সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা, প্ৰতিষ্ঠানগত সহযোগিতা আৰু অভিনৱ ৰাজহুৱা ব্যক্তিগত সহযোগিতাৰ বাবে অলপতে এই অৱশেষসমূহ স্বদেশলৈ আনিব পৰা গৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে বুলেট ট্ৰেইন প্ৰকল্পই পৰ্যাপ্ত কৰ্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় 1 ঘণ্টা 58 মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্ৰধান প্ৰধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অৰ্থনৈতিক যোগাযোগ শক্তিশালী কৰিব। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাইৰা আৰু বৈশাৰ বুলেট ট্ৰেইন ষ্টেচনৰ মাজত অৱস্থিত প্ৰায় 1.5 কিলোমিটাৰ দীঘল পাৰ্বত্য সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কালি ৰেলমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্প সম্পূৰ্ণ হলে পথ পৰিবহণৰ তুলনাত প্ৰায় 95% কাৰ্বন নিৰ্গমন হ্ৰাস পাব। মহাৰাষ্ট্ৰত 7টা পাৰ্বত্য সুৰংগ নিৰ্মাণৰ কাম চলি আছে। এই সুৰংগসমূহৰ মুঠ দৈৰ্ঘ্য হৈছে 6 কিলোমিটাৰ। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত 14 জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত 12 জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত 2জন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদীকেইজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। সুৰক্ষা বাহিনীয়ে এটা AK-47 ৰাইফল, এটা SLR ৰাইফলসহ বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। ভেলোৰৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ 50 বছৰীয়া জন্মদিন উপলক্ষে উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ 2টা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয় বৰং মানৱ সেৱাৰ স্থান বুলিও শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে। সমাজৰ উপকাৰৰ অৰ্থে মন্দিৰ প্ৰশাসনে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহক তেওঁ প্ৰশংসা কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ডঃ L. মুৰুগান আৰু অন্যান্য নেতা উপস্থিত থাকে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে আজি সন্ধিয়া চেন্নাইত নৱম সিদ্ধা দিৱস উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ উপস্থিত থাকিব। বিহু আৰু ঝুমুৰৰ পাছত অহা 17 জানুৱাৰীত গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকাত 3টা আদিম জনজাতিৰ নাম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। এই 3টা সম্প্ৰদায়ৰ ভোটদাতাসকলে ইয়াৰ বাবে কোনো নথি পত্ৰ জমা দিব নালাগে। পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত লোৱা আদিম জনজাতি 3টা হৈছে বীৰহৰ, টটো আৰু চাবৰ। আয়োগে জাৰি কৰা নিৰ্দেশনা অনুযায়ী জিলা দণ্ডাধীশ আৰু জিলা নিৰ্বাচনী বিষয়াসকলে খণ্ড উন্নয়ন বিষয়াসকলক নিজ নিজ এলেকাৰ অধীনৰ এই 3টা জনজাতি সম্প্ৰদায়ৰ ভোটদাতাৰ তথ্য উপলব্ধ কৰাবলৈ কৈছে। শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে আজি কডিয়াক্কড়াইৰ পৰা তামিলনাডুৰ মায়ালাডুথুৰাইৰ 9 মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে। মাছমৰীয়া কেইজনে কালি নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু সাগৰৰ সমীপৰ কডিয়াক্কড়াইত নিশাটো কটাইছিল। শ্ৰীলংকা নৌসেনা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি দেশখনত প্ৰৱেশ কৰাৰ বাবে আজি মাছমৰীয়া কেইজনক তাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু 2 নাও জব্দ কৰে। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব। বিএনপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ সংবিধান অনুযায়ী অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছত তাৰিক ৰহমান স্বতঃস্ফূৰ্তভাৱে অধ্যক্ষ পদত অধিষ্ঠিত হ'ব। এই সন্দৰ্ভত দলৰ ফালৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নহয় বুলিও সূত্ৰটোৱে জানিবলৈ দিছে। অহা 12 ফেব্ৰুৱাৰীত বাংলাদেশৰ ত্ৰয়োদশ জাতীয় সংসদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে এটা প্ৰস্তাৱযোগে প্ৰচাৰৰ খাতিৰতে তাৰিক ৰহমানক দলৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হ'ব। নিৰ্বাচনী বিধি অনুসৰি প্ৰাৰ্থীসকলে বেনাৰ, পোষ্টাৰ, লিফলেট আদিত কেৱল দলৰ বৰ্তমানৰ মুৰববীৰ ফটোহে ব্যৱহাৰ কৰিব পাৰিব। বিএনপিৰ জ্যেষ্ঠ নেতা ছালাহউদ্দিন আহমেদে কয় যে এই বিষয়ত দলে নিৰ্বাচন আয়োগৰ মতামত বিচাৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ 30 ডিচেম্বৰত দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত মৃত্যু হৈছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 2026 বৰ্ষৰ IPLৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইডাৰ্ছক আহান জনাইছে। কলকাতা নাইট ৰাইডাৰ্ছ দলে যোৱা মাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত 30 বছৰীয়া বাওঁহতীয়া খেলুৱৈগৰাকীক 9,20,00,000 টকাত দলত অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছিল। BCCIৰ সচিব দেৱজিৎ শইকীয়াই কৈছে যে কলকাতা দলে মুস্তাফিজুৰ ৰহমানৰ ঠাইত প্ৰয়োজন হলে আন এগৰাকী খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব পাৰিব। বাংলাদেশত এগৰাকী হিন্দু যুৱকক হত্যাৰ পাছত IPL প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা ৰহমানক বাৰণ কৰাৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ ওপৰত হেঁচা বৃদ্ধি হৈছিল। ৰহমানে 2016 চনৰ পৰা এতিয়ালৈকে IPLৰ 8 সংস্কৰণত ভাগ লৈছে। খেলুৱৈগৰাকীয়ে কেৱল 2019 আৰু 2020 চনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল। দক্ষিণ আফ্ৰিকাৰ বেননিৰ উইলমোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনূৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে। 3খনীয়া শৃংখলাৰ প্ৰথমখন খেল ভাৰতীয় সময় অনুসৰি দিনৰ 1:30 বজাত আৰম্ভ হৈছে। অহা 15 জানুৱাৰীৰ পৰা হ'বলগীয়া ICC 19 বছৰ অনূৰ্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা 2টা দলৰ বাবে উপযুক্ত প্ৰস্তুতিমূলক খেল হিচাপে বিবেচিত হ'ব। বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় দলটোক নেতৃত্ব দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পীপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে বুলেট ট্ৰেইন প্ৰকল্পই পৰ্যাপ্ত কৰ্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা 2টা সুকীয়া সংঘৰ্ষত 14 মাওবাদী নিহত হয়। BCCIয়ে 2026 বৰ্ষৰ IPLৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইডাৰ্ছক আহ্বান জনাইছে। আৰু দক্ষিণ আফ্ৰিকাৰ বেননিৰ উইলমোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনূৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 3 বজাত।